আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া 6 বজাৰ আঞ্চলিক বাতৰি পঢ়িছো সংগীতা শৰ্মাই। ভাৰতীয় জনতা পাৰ্টীয়ে দেশজুৰি আৰম্ভ কৰা সদস্য ভৰ্তি অভিযানৰ অধীনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সদস্য পদ নবীকৰণ কৰি অসমত এই অভিযানৰ আৰম্ভণি কৰে। সেই অনুসৰি আজি সাধাৰণ সম্পাদক তথা সদস্য ভৰ্তি অভিযান 2024ৰ আহায়ক পল্লৱলোচন দাসৰ তত্বাৱধানত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে দলৰ সভাপতি ভৱেশ কলিতাৰ পৰা সদস্য পদ গ্ৰহণ কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকে ধৰি 500ৰো অধিক কাৰ্যকৰ্তা উপস্থিত থাকে। সদস্য পদ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী শ্ৰীশৰ্মাই বিজেপি মূলতঃ কাৰ্যকৰ্তাৰ ওপৰত নিৰ্ভৰশীল বুলি উল্লেখ কৰি তেওঁলোকৰ শক্তিয়ে দলটোক প্ৰাণৱন্ত কৰি ৰাখিছে বুলি মন্তব্য কৰে। বিজেপি বুলি কলে তৃণমূল পৰ্যায়ৰ পৰা কৰ্ম কৰি প্ৰধানমন্ত্ৰী পদবীলৈকে যাব পৰা তথা নিজকে ৰাষ্ট্ৰৰ হকে উচৰ্গা কৰা একোজন ব্যক্তিৰ ছবি সকলোৰে সন্মুখলৈ আহে বুলি তেওঁ কয়। দলটোৰ প্ৰতিগৰাকী সদস্যই ভাৰত মাতাৰ প্ৰতি সমৰ্পিত কাৰ্যকৰ্তা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই বিশেষত্বই দলটোক আজি বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দলত পৰিণত কৰিছে। অসমৰ প্ৰাক্তন ৰাজ্যপাল তথা বৰ্তমান পঞ্জাৱৰ ৰাজ্যপাল গুলাব চন্দ কাটাৰীয়াক আজি অসম চৰকাৰৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। পঞ্চায়ত তথা গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে পঞ্জাৱৰ ৰাজভৱনত শ্ৰীকাটাৰীয়াক সাক্ষাৎ কৰি এখন ফুলাম গামোচা আৰু শৰাইৰ লগতে মুখ্যমন্ত্ৰীয়ে প্ৰেৰণ কৰা ধন্যবাদ সূচক প্ৰস্তাৱ অৰ্পণ কৰে। মন্ত্ৰী দুগৰাকীয়ে অসম আৰু পঞ্জাৱৰ মাজত সাংস্কৃতিক বিনিময়ৰ ক্ষেত্ৰত উদ্যোগ লবলৈও পঞ্জাৱৰ ৰাজ্যপালগৰাকীক আহ্বান জনায়। খিলঞ্জীয়া মুছলমানৰ অধিকাৰৰ হকে সংগ্ৰাম অব্যাহত ৰখা জেচি জনগোষ্ঠীয় মঞ্চ অসমৰ এটা সজাতি দলে আজি শিৱসাগৰ ভ্ৰমণ কৰে। সংগঠনটোৰ সভাপতি ইছলামুল হক মণ্ডলৰ নেতৃত্বত অহা 4জনীয়া দলটোৱে আজি এখন সংবাদমেল সম্বোধন কৰি জেচি, বৰিয়া, মৰিয়া, চৈয়দ আৰু জলহা খিলঞ্জীয়া মুছলমানসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী উত্থাপন কৰে। সজাতি দলটোৱে উজনিলৈ কাম কৰিবলৈ যোৱা দেশী শ্ৰমিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ উদ্দেশ্যে বীৰ লাচিত সেনা, পদুৰখন টাই আহোম ছাত্ৰ সন্থাৰ লগতে অন্যান্য সংগঠনৰ নেতৃবৰ্গৰ সৈতে আলোচনাত মিলিত হয়। সংগঠনসমূহৰ শীৰ্ষ নেতৃত্বই অসমৰ ভূমিপুত্ৰ দেশী জনগোষ্ঠীৰ সহযোগ কৰা আৰু উজনি অসমলৈ কাম কৰিবলৈ যোৱা দেশী শ্ৰমিকসকলক সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। গোলাঘাটৰ জিলা আয়ুক্ত ডাঃ উদয় প্ৰবীণৰ সভাপতিত্বত আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত প্ৰধানমন্ত্ৰী আদৰ্শ গ্ৰাম যোজনাৰ এখন সভা অনুষ্ঠিত হয়। সভাখনত এই আঁচনিখনৰ কাম কাজ আৰু অগ্ৰগতিৰ খতিয়ান লোৱা হয়। জিলা আয়ুক্তগৰাকীয়ে এই যোজনাৰ বাবে নিৰ্বাচিত হিতাধিকাৰীসকলক প্ৰদান কৰিবলগীয়া সুবিধাসমূহ 7 ছেপ্টেম্বৰৰ ভিতৰত প্ৰদান কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট সকলোকে আহান জনায়। সভাত জিলা উন্নয়ন আয়ুক্ত, জিলা চক্ৰ বিষয়া, বিভিন্ন বিভাগৰ মুৰববী বিষয়াসকল আৰু খণ্ড উন্নয়ন বিষয়াসকল উপস্থিত থাকে। বিধায়ক মনজ্যোতি কুৰ্মীয়ে আজি যোৰহাট তিতাবৰ পানী যোগান আঁচনিৰ অধীনত ছটা বিশুদ্ধ খোৱাপানী যোগান আঁচনি উদ্বোধন কৰে। অসম নাগালেণ্ড সীমান্তত অৱস্থিত এই পানী যোগান আঁচনিয়ে 682টা পৰিয়ালক বিশুদ্ধ খোৱাপানী যোগান ধৰিব। শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত অহা 14 ছেপ্টেম্বৰত শোণিতপুৰ জিলা প্ৰাংগণত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। এই বিশেষ লোক আদালতত মটৰ দুৰ্ঘটনা গোচৰ, দেৱালী গোচৰ, যান বাহন তথা আবকাৰী গোচৰ আৰু ফৌজদাৰী গোচৰসমূহ নিষ্পত্তি কৰা হ'ব। লোক আদালতৰ বিশেষত্ব হৈছে খৰতকীয়াকৈ গোচৰ নিষ্পত্তি কৰা। দেৱালী গোচৰৰ বাবে আদালতত পৰিশোধ কৰা মাচুল উভতাই দিয়া হয় আৰু আপীলৰ কোনো ব্যৱস্থা নাথাকে। সেয়ে সংশ্লিষ্ট ব্যক্তিসকলে আগতীয়াকৈ আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধান কৰাৰ লগতে লোক আদালতৰ দিনা সমাধান কৰিব পাৰিব। কৃষি মন্ত্ৰী অতুল বৰাই আজি যোৰহাটত উপস্থিত হৈ জিলা আয়ুক্ত আৰু কৃষি বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। উল্লেখযোগ্য যে যোৰহাট জিলাৰ 35খন গাঁৱত 319 হেক্টৰ ধাননি ৰাইচ হিচপা নামৰ চৰহা পোকৰ আক্ৰমণৰ বাবে জিলাখনৰ 589গৰাকী কৃষক সমস্যাৰ সন্মুখীন হৈছে। সেয়েহে সমগ্ৰ বিষয়টোৰ শেহতীয়া দিশৰ বুজ লোৱাৰ উদ্দেশ্যে কৃষিমন্ত্ৰীগৰাকীয়ে আজি এই বৈঠকত মিলিত হয়। তেওঁ কৃষকসকলৰ সকাহৰ বাবে জিলা কৃষি বিভাগে গ্ৰহণ কৰি থকা যাৱতীয় ব্যৱস্থাসমূহৰ বিষয়ে বিতংকৈ পৰ্যালোচনা কৰে। 281 হেক্টৰ ধাননিত ইতিমধ্যে পোকৰ আক্ৰমণ ৰোধ হৈছে। কৃষকৰ স্বাৰ্থক অগ্ৰাধিকাৰ দি ধাননিসমূহ পোকৰ উপদ্ৰৱৰ পৰা অনাগত সময়তো সুৰক্ষিত কৰি ৰাখিবলৈ ল'বলগীয়া প্ৰয়োজনীয় ব্যৱস্থা যাতে কোনো ত্ৰুটি নহয় তাৰ বাবে কৃষিমন্ত্ৰীগৰাকীয়ে বিষয়াসকলক নিৰ্দেশ দিয়ে।